এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, জি এছ টিৰ শেহতীয়া সংস্কাৰ সাধনে সমবায় খণ্ডক শক্তিশালী কৰি তুলি সমবায় সমিতিসমূহৰ উপাৰ্জন বৃদ্ধি কৰিব বুলি চৰকাৰে মত পোষণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ সংঘাতৰ শীঘ্ৰে ওৰ পেলোৱাৰ হকে প্ৰচেষ্টা গ্ৰহণ কৰাকে ধৰি বিভিন্ন বিষয় লৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে মত বিনিময় কৰিছে। ভাৰতে বিশ্ব বাণিজ্য সংগঠন WTOৰ সৈতে মুক্ত, নিকা আৰু সৰ্বাত্মক বহুপাক্ষিক বাণিজ্য ব্যৱস্থাৰ প্ৰতি দায়বদ্ধতাৰ বিষয়ে পুনৰ উল্লেখ কৰিছে। ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন স্থানত আজি নিশাৰ আকাশত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ পৰিলক্ষিত হ'ব আৰু এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত আজি দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। সামগ্ৰী আৰু সেৱাকৰৰ ক্ষেত্ৰত কৰা শেহতীয়া সংস্কাৰ সাধনে সমবায় খণ্ডক শক্তিশালী কৰি তোলাৰ লগতে এই খণ্ডত উৎপাদিত সামগ্ৰীসমূহৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰিৱেশ সৃষ্টি কৰি এনে সামগ্ৰীৰ চাহিদা বৃদ্ধি কৰিব আৰু ইয়াৰ ফলস্বৰূপে সমবায় সমিতিসমূহৰ উপাৰ্জন বৃদ্ধি কৰিব। জি এছ টিৰ সংশোধন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এইদৰে মত পোষণ কৰিছে। কেন্দ্ৰীয় সমবায় মন্ত্ৰালয়ে এটা বিবৃতিত এই সন্দৰ্ভত আশা ব্যক্ত কৰি কয় যে জি এছ টিৰ সংস্কাৰ সাধনে গ্ৰাম্য উদ্যমীসকলৰ প্ৰসাৰ সাধন কৰাৰ লগতে খাদ্য সংসাধন খণ্ডৰ সৈতে জড়িত সমবায় সমিতিসমূহৰ মান উন্নীত কৰি দেশৰ কোটি কোটি পৰিয়ালৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ সুলভ হৈ পৰাটো নিশ্চিত কৰিব। আনহাতে কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে জি এছ টিৰ ক্ষেত্ৰত নতুনকৈ প্ৰৱৰ্তন কৰা সংশোধিত হাৰৰ ব্যৱস্থাই দেশৰ কৃষিখণ্ডৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব। ভূপালত এখন সংবাদমেলত অংশগ্ৰহণ কৰি শ্ৰীচৌহানে জি এছ টিৰ সংস্কাৰ সাধনে ক্ষুদ্ৰ আৰু মধ্যমীয়া শ্ৰেণীৰ কৃষকসকলক কেনেধৰণে উপকৃত কৰিব সেই বিষয়ে ব্যাখ্যা কৰে। কৃষিখণ্ডৰ সৈতে জড়িত সঁজুলিসমূহৰ মূল্য হ্ৰাস পাই উৎপাদন ব্যয়ো কমি অহাৰ ফলত কৃষকসকলৰ আয় বৃদ্ধি পাব বুলি তেওঁ মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ সংঘাতৰ শীঘ্ৰে ওৰ পেলোৱাৰ হকে প্ৰচেষ্টা গ্ৰহণ কৰাকে ধৰি বিভিন্ন বিষয় লৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে মত বিনিময় কৰিছে। দুয়োগৰাকী নেতাৰ মাজত কালি টেলিফোনযোগে হোৱা বাৰ্তালাপৰ সময়ত আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক দিশৰ পৰা গুৰুত্বপূৰ্ণ ভালেমান বিষয়ে স্থান লাভ কৰে। এই আলোচনাৰ সময়ত শ্ৰীমোদীয়ে ইউক্ৰেইন সংঘাতৰ শান্তিপূৰ্ণ সমাধান তথা শান্তি আৰু সুস্থিৰতাৰ পৰিস্থিতি উভতাই অনাৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ বিষয়ে দোহাৰে। ভিন ভিন খণ্ডত ভাৰত আৰু ফ্ৰান্সৰ মাজত দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে আলোচনা কৰি নেতা দুগৰাকীয়ে এই সম্পৰ্কৰ অগ্ৰগতিৰ বিষয়টোও পৰ্যালোচনা কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু ফ্ৰান্সৰ মাজৰ কৌশলগত সহযোগিতাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শান্তি আৰু সুস্থিৰতা সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱৰ সন্দৰ্ভত অহা বছৰ ফেব্ৰুৱাৰীত ভাৰতত আয়োজিত শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ নিমন্ত্ৰণ গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে শ্ৰীমেক্ৰ'ক ধন্যবাদ জনায়। জাপানৰ লিবাৰেল ডেমক্ৰেটিক পাৰ্টী চমুকৈ LDPৰ ভিতৰত বিভাজন ৰোধ কৰাৰ উদ্দেশ্যে দেশখনৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। LDP নেতৃত্বাধীন মিত্ৰজোঁটে জুলাই মাহত অনুষ্ঠিত নিৰ্বাচনৰ পাছত উচ্চ সদনত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল। ইছিবাই নিৰ্বাচনত তেওঁৰ LDP নেতৃত্বাধীন মিত্ৰজোঁটৰ পৰাজয়ৰ বাবে পদত্যাগ কৰাৰ পৰিকল্পনা কৰা বুলি প্ৰকাশ পোৱা খবৰ অস্বীকাৰ কৰাৰ কেইসপ্তাহমানৰ পাছতে আজি দেশখনৰ চৰকাৰী অনাতাঁৰ মাধ্যম NHK এই কথা ঘোষণা কৰে। যোৱা মঙলবাৰে ইছিবাই কৈছিল যে তেওঁ আমেৰিকাৰ সৈতে হোৱা শুল্ক চুক্তিখন উপযুক্তভাৱে কাৰ্যকৰী হোৱাটো নিশ্চিত কৰিবলৈ বিচাৰে। তেওঁ উপযুক্ত সময়ত নিৰ্বাচনত পৰাজয়ৰ দায়িত্ব কেনেকৈ স্বীকাৰ কৰিব সেই সন্দৰ্ভত সিদ্ধান্ত ল'ব বুলি কৈ পদবী ত্যাগ কৰাৰ বাবে জনোৱা আহ্বানক অস্বীকাৰ কৰিছিল। পাকিস্তানৰ উত্তৰ পশ্চিম খাইবাৰ পাখতুনখোৱা প্ৰদেশত কালি এখন ক্ৰিকেট খেল চলি থকা সময়ত হোৱা বিস্ফোৰণত এজন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে কালি প্ৰদেশখনৰ বজাউৰ জিলাৰ খাৰ তহচিলৰ কৌচাৰ ক্ৰিকেট খেলপথাৰত এই বিস্ফোৰণ সংঘটিত হয়। বজাউৰ জিলাৰ আৰক্ষী বিষয়া ৱাকাছ ৰফিকে IED সহায়ত এই বিস্ফোৰণটো সংঘটিত কৰা বুলি নিশ্চিত কৰিছে। এই আক্ৰমণটো নিৰ্দিষ্ট লক্ষ্যৰে সংঘটিত কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰিছে। উল্লেখযোগ্য যে কোনো গোটে এতিয়ালৈকে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও এই আক্ৰমণত সন্ত্ৰাসবাদী গোট জড়িত থকা বুলি আৰক্ষীয়ে দাবী কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতে বিশ্ব বাণিজ্য সংগঠন WTOৰ সৈতে মুক্ত, নিকা আৰু সৰ্বাত্মক বহুপাক্ষিক বাণিজ্য ব্যৱস্থাৰ প্ৰতি দায়বদ্ধতাৰ বিষয়ে পুনৰ উল্লেখ কৰিছে। ভ্লাডিভষ্টকত কালি অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থা এছ চি অ'ৰ বাণিজ্য মন্ত্ৰীসকলৰ এখন বৈঠকত অংশগ্ৰহণ কৰি সকলো পক্ষৰ সমৃদ্ধিৰ বাবে এছ চি অ'ক সামগ্ৰিকভাৱে শক্তিশালী কৰি তোলাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰা হয়। দেশৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা এটা বিবৃতিত কয় যে ভাৰতে ৰপ্তানিৰ পৰিসৰ বৃদ্ধি কৰা, নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু নিৰ্ভৰযোগ্য যোগান শৃংখল গঢ়ি তোলাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰীক প্ৰতিনিধিত্ব কৰি এই বৈঠকত অংশগ্ৰহণ কৰা অতিৰিক্ত সচিব অমিতাভ কুমাৰে খাদ্য সুৰক্ষাকে ধৰি বিভিন্ন বিষয়ৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহৰ স্থায়ী সমাধানকে ধৰি সংশ্লিষ্ট বিভিন্ন বিষয়ৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মপদ্ধতি যুগুত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আজি ৰাছিয়াৰ ড্ৰোন আৰু মিছাইল আক্ৰমণৰ ফলত 3 লোকৰ মৃত্যু আৰু 18 লোক আহত হোৱাৰ লগতে চৰকাৰী ভৱনকে ধৰি বহু অট্টালিকাত জুই লাগে। চৰকাৰী বিষয়া আৰু স্থানীয় বাতৰিৰ মতে কিয়েভৰ পেচেৰস্কি জিলাৰ এটা প্ৰশাসনিক ভৱনত হোৱা ড্ৰোন আক্ৰমণৰ ফলত হোৱা অগ্নিকাণ্ডৰ পৰিপ্ৰেক্ষিতত বিদ্যুৎ যোগান ব্যাহত হৈছে। 3.5 বছৰ ধৰি চলা এই যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কূটনৈতিক কাৰ্যপন্থা বৃদ্ধি কৰিছে যদিও তেওঁৰ এই প্ৰচেষ্টা সফল হোৱা নাই। তাৰ পৰিৱৰ্তে যোৱা কিছুদিন ধৰি ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে। এটা বিৰল মহাজাগতিক পৰিঘটনাৰ ফলস্বৰূপে আজি নিশাৰ আকাশত ব্যতিক্ৰমী ধৰণৰ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ পৰিলক্ষিত হ'ব। এই চন্দ্ৰগ্ৰহণ সমগ্ৰ দেশতে দৃশ্যমান হ'ব। গুৱাহাটীৰ লগতে দিল্লী, মুম্বাই, কলকাতা আৰু বেংগালুৰুকে ধৰি দেশৰ সকলো নগৰ মহানগৰৰ উপৰি সমগ্ৰ এছিয়া, অষ্ট্ৰেলিয়া, পূব এছিয়া আৰু ইউৰোপৰ অংশবিশেষত এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা যাব। তথ্য অনুসৰি এই চন্দ্ৰগ্ৰহণ আজি নিশা 8:58 আৰম্ভ হ'ব আৰু 2:25 ইয়াৰ সমাপ্তি ঘটিব। প্ৰায় 82 সময়ৰ বাবে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ সম্পন্ন হ'ব বুলিও প্ৰকাশ পাইছে। উল্লেখযোগ্য যে দেশৰ আন বিভিন্ন স্থানৰ লগতে গুৱাহাটী তাৰকাগৃহতো আজি নিশাৰ এই বিৰল পৰিঘটনা চাব পৰাকৈ প্ৰস্তুতি গ্ৰহণ কৰা হৈছে বুলি বিভাগীয় কৰ্তৃপক্ষই আকাশবাণীক জানিবলৈ দিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কোনো কোনো অঞ্চলত কাইলৈ পৰ্যন্ত বৰষুণ হ'ব বুলি আগজাননী দিছে। বিভাগটোৱে আজি গুজৰাট আৰু পশ্চিম ৰাজস্থানত প্ৰবল বৰষুণ হোৱাৰ লগতে হাৰিয়ানা, চণ্ডীগড়, দিল্লী আৰু উত্তৰাখণ্ডৰ কোনো কোনো ঠাইত অহা 2-3 পৰ্যন্ত ধাৰাসাৰ বৰষুণ হ'ব বুলি আগজাননী দিছে। তামিলনাডু, কেৰালা, অন্ধ্ৰপ্ৰদেশৰ উপকূলৱৰ্তী অঞ্চল আৰু ইয়ানামতো প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। ইজৰাইলী সেনাবাহিনীয়ে গাজা চহৰত এটা বৃহৎ অট্টালিকাত কৰা বোমাবৰ্ষণত 56 পেলেষ্টাইনীৰ মৃত্যু হয়। ইজৰাইলে কালি গাজাৰ 2 বৃহৎ অট্টালিকা খালী কৰাৰ বাবে সতৰ্কতা জাৰি কৰিছিল। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে হামাছ উগ্ৰপন্থীসকল এই অট্টালিকাসমূহত লুকাই থকাৰ অভিযোগ উত্থাপন কৰি আক্ৰমণ চলোৱা বুলি প্ৰকাশ কৰে। খেলৰ বাতৰি। এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত আজি দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিহাৰৰ ৰাজগীৰত হ'বলগীয়া খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। ভাৰতে কালি ছুপাৰ 4 পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত চীনক 7-0 পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। এই জয়ৰ সুবাদত ভাৰতে ছুপাৰ 4 পৰ্যায়ৰ পইণ্ট তালিকাত শীৰ্ষস্থান দখল কৰে। দক্ষিণ কোৰিয়াই মালয়েছিয়াক 4-3 পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰে। উল্লেখযোগ্য যে বৰ্তমানলৈ প্ৰতিযোগিতাৰ এখন খেলতো পৰাজিত নোহোৱা ভাৰতৰ দলটো এই প্ৰতিযোগিতাৰ খিতাপৰ অন্যতম দাবীদাৰ হিচাপে পৰিগণিত হৈছে। আজিৰ খেলখনত জয়লাভ কৰিলে ভাৰতে 4th বাবে আৰু গৃহভূমিত 2 বাবে এছিয়া কাপ জয়ৰ সোৱাদ লাভ কৰিব। ইপিনে প্ৰতিযোগিতাত 5ৰ পৰা 8ম স্থান নিশ্চিত কৰাৰ বাবে হোৱা এখন খেলত কালি কাজাখস্তানে চীনা টাইপেইক 6-4 পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগতে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ। জি এছ টিৰ শেহতীয়া সংস্কাৰ সাধনে সমবায় খণ্ডক শক্তিশালী কৰি তুলি সমবায় সমিতিসমূহৰ উপাৰ্জন বৃদ্ধি কৰিব বুলি চৰকাৰে মত পোষণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ সংঘাতৰ শীঘ্ৰে ওৰ পেলোৱাৰ হকে প্ৰচেষ্টা গ্ৰহণ কৰাকে ধৰি বিভিন্ন বিষয় লৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে মত বিনিময় কৰিছে। ভাৰতে বিশ্ব বাণিজ্য সংগঠন WTOৰ সৈতে মুক্ত, নিকা আৰু সৰ্বাত্মক বহুপাক্ষিক বাণিজ্য ব্যৱস্থাৰ প্ৰতি দায়বদ্ধতাৰ বিষয়টো পুনৰ উল্লেখ কৰিছে। ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন স্থানত আজি নিশাৰ আকাশত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ পৰিলক্ষিত হ'ব আৰু এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত আজি দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3:00 বজাত। নমস্কাৰ।